এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমীয়া ভাষাক লৈ কেতিয়াও আপোচ কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অহা বছৰৰ জানুৱাৰীলৈ 80খন নতুন চাহ বাগিচা আদৰ্শ বিদ্যালয় উদ্বোধন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাই জিলাই ডায়েৰিয়া প্ৰতিৰোধ অভিযান। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় মীনপালক দিৱস পালন। আৰু লৰ্ডছত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ তৃতীয়খন টেষ্টত ঘৰুৱা দলটোৰ 2 উইকেটত 89 ৰান সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিদং বাতৰি। ৰাজ্য চৰকাৰে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ লগতে অসমীয়া ভাষালৈ অহা ভাবুকি প্ৰতিহত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁলোকৰ চৰকাৰ থকা পৰ্যন্ত অসমীয়া ভাষাক লৈ চিন্তা কৰিবলগীয়া বিশেষ নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ লগতে কয় যে ভাষাক লৈ কেতিয়াও আপোচ কৰা নহ'ব, অসমত অসমীয়া আইনগত ভাষা আৰু ৰাজ্যিক ভাষা হিচাপে থাকিবই বুলি তেওঁ কয়। এ বি এম চিৰ এজন নেতাৰ অসমীয়া ভাষা বিদ্বেষী মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
অসমীয়া ভাষা আমাৰ ৰাজ্যিক ভাষা হৈ থকাটো এইটো আমাৰ এটা আইনগত অধিকাৰ, আৰু অসমত ৰাজ্যিক ভাষা বা অফিচিয়েল লেংগুৱেজ অসমীয়া থাকিব, সেইটো ইতিমধ্যে সাংবিধানিকভাৱে বা আমাৰ আইনগতভাৱে তাক মানি লোৱা হৈছে। ভাষা কাৰো ব্লেকমেইলৰ স্বীকাৰ হ'ব নোৱাৰে। মই কালি দেখিছোঁ, কিন্তু আপোনালোকে চাব যে অসমত অসমীয়া ভাষা স্থায়ী ৰাজ্যিক ভাষা হিচাপেও চৰকাৰী ভাষা হিচাপেও, আৰু ই কোনো প্ৰত্যেকবাৰ চেঞ্চাছৰ আগত যিটো কথা ওলায় যে আমি এইটো ভাষা লিখিম সেইটো ভাষা লিখিম, তাৰ পৰা কোনো ফৰক কাৰো একো নহয়। আপুনি যি লিখিব ইচ্ছা আছে লিখক, কিন্তু অসমীয়া য'ত আছে তেনেকেই থাকে। আৰু বিশেষকৈ আমাৰ চৰকাৰ থাকোঁতেতো এইবোৰ চিন্তা কৰিবলগীয়া কথাই নহয়। গতিকে তেওঁলোকৰ মূৰত কোনোবাই সোমাই দিছে যে বেছি মানুহে অসমীয়া নকলে অসমীয়া ভাষাটো হেৰাই যাব, তেতিয়া এইটোৱে প্ৰমাণ হ'ব যে অসমত বিদেশী কিমান আছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 118খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় আৰু 57খন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ আদৰ্শ বিদ্যালয়ৰ কাম কাজ পৰ্যালোচনা কৰে। বৈঠকত এই বিদ্যালয়সমূহৰ পাঠদান পদ্ধতি, শৈক্ষিক ফলাফল, কাৰ্যক্ষমতাকে ধৰি শৈক্ষিক দিশত প্ৰভাৱ পেলোৱা আৰ্থসামাজিক কাৰণসমূহ মূল্যায়ন কৰা হয়। ডঃ শৰ্মাই এই বিদ্যালয়সমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে প্ৰধান শিক্ষকসকলৰ সৈতে আলোচনা কৰি ইয়াৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবে পৰিকল্পনাৰ কথাও উল্লেখ কৰে। তেওঁ লগতে অহা বছৰৰ জানুৱাৰীলৈ 80খন নতুন চাহ বাগিচা আদৰ্শ বিদ্যালয় উদ্বোধনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে।
চাহ বাগিচাত আমাৰ হাইস্কুলৰ সংখ্যা 118লৈ বৃদ্ধি পাইছে, আৰু বৰ্তমান চাহ বাগিচাত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও 12,000ৰ পৰা প্ৰায় 35,000লৈকে বৃদ্ধি পাইছে, 34-35,000। বাগিচাৰ অঞ্চলসমূহত এই চাহ বাগিচাৰ হাইস্কুলসমূহে এটা শিক্ষাৰ নতুন আলোড়ন এটা সৃষ্টি কৰিছে। আজি মই চাহ বাগিচাৰ বিদ্যালয় প্ৰধান শিক্ষকসকল লগত তেওঁলোকৰ সন্মুখীন হোৱা সমস্যা বা কি ধৰণে আমি এই স্কুলবিলাক আৰু ভাল কৰিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিলো।
এই বৈঠকত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু আৰু চাহ জনগোষ্ঠী তথা আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত আছিল। শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে শিক্ষাৰ্থী কেন্দ্ৰিক এই পৰ্যালোচনাই বিশেষকৈ প্ৰান্তীয় সম্প্ৰদায় আৰু দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুণগত মানৰ বিদ্যালয়ৰ শিক্ষা লাভ কৰাটো সুনিশ্চিত কৰিব বুলি মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাই জিলাই ডায়েৰিয়া প্ৰতিৰোধ অভিযান অনুষ্ঠিত হৈছে। এই অভিযানৰ জৰিয়তে ডায়েৰিয়াত আক্ৰান্ত কোনো শিশুৰ যাতে মৃত্যু নহয় তাৰ বাবে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত নৱজাতকৰ পৰা 5 বছৰ বয়সৰ সকলো শিশুকে সামৰি লোৱা হ'ব। জিলাখনৰ আশাকৰ্মীসকলে শিশু থকা পৰিয়ালৰ ঘৰে ঘৰে গৈ ORS আৰু জিংক টেবলেট বিতৰণ কৰিব। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাৰ সাতগাঁৱৰ ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজিৰে পৰা ডায়েৰিয়া প্ৰতিৰোধ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱাৰ লগতে বিশুদ্ধ পানী সেৱনৰ গুৰুত্ব সম্পৰ্কে কাৰ্যসূচীত আলোচনা কৰা হ'ব। অহা 25 আগষ্টলৈ এই কাৰ্যসূচী অব্যাহত থাকিব। ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে কামৰূপ জিলাৰ দলৈতোলা প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত ডায়েৰিয়া প্ৰতিৰোধ ব্যৱস্থা আৰু চিকিৎসা সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়। জিলাখনৰ কেইবাগৰাকী অভিজ্ঞ চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু অংগনৱাড়ী কৰ্মীয়ে এই সভাত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনত 45-দিনীয়া কাৰ্যসূচীৰে ডায়েৰিয়া নিৰ্মূল অভিযান 2025 অনুষ্ঠিত হৈছে। এই অভিযানৰ জৰিয়তে জিলাখনত ডায়েৰিয়া নিৰ্মূলকৰণৰ বাবে ব্যাপক ৰূপত কাৰ্যসূচী লোৱা হ'ব। ডায়েৰিয়া নিৰ্মূল অভিযানৰ সৈতে সংগতি ৰাখি বৰপেটা জিলাতো বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্তই এটি শিশুক ডায়েৰিয়া প্ৰতিৰোধী প্ৰতিষেধক সেৱন কৰোৱাই ডায়েৰিয়া প্ৰতিৰোধ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আগষ্টলৈ চলিবলগীয়া এই অভিযানত আশাকৰ্মীসকলে শিশু থকা ঘৰলৈ গৈ প্ৰতিষেধক প্ৰদান কৰিব। অংগনৱাড়ী কৰ্মীসকলেও শিশুসকলক লৈ ডায়েৰিয়া প্ৰতিৰোধৰ ব্যৱস্থাৱলী ৰূপায়ণ কৰিব। স্বাস্থ্য বিভাগৰ দলেও অংগনৱাড়ী কেন্দ্ৰসমূহলৈ গৈ শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব। বজালী জিলাত স্বাস্থ্য বিষয়া ডাঃ দীপ্তি চৌধুৰীয়ে আনুষ্ঠানিকভাৱে ডায়েৰিয়া প্ৰতিৰোধী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই সজাগতামূলক কাৰ্যসূচী আজিৰে পৰা দুমাহ পৰ্যন্ত চলিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
আজি ৰাষ্ট্ৰীয় মীনপালক দিৱস। কৃষিমন্ত্ৰী অতুল বৰাই এই উপলক্ষে মীনপালকসকলক শুভেচ্ছা জনাই কয় যে ৰাজ্য চৰকাৰে মীন আৰু জলজ কৃষিখণ্ডৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন আৰু কৃষকৰ বাবে যাৱতীয় সুবিধা উপলব্ধ কৰাত অগ্ৰাধিকাৰ দি এই খণ্ডটোক স্বাৱলম্বী হোৱাৰ উৎসলৈ ৰূপান্তৰিত কৰিছে। তেওঁ যুৱক যুৱতীসকলক চৰকাৰী আঁচনিৰ সদব্যৱহাৰ কৰি মৎস্য পালনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমিনগাঁৱত গুৱাহাটী বায়টেক পাৰ্ক, কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু কামৰূপ জিলা মৎস্য বিভাগৰ সহযোগত মীনপালক দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলাখনৰ 12গৰাকী কৃত্ৰিম মৎস্যপালকক সম্বৰ্ধনা জনোৱা হয়। মীনপালকৰ লগতে মৎস্য পালনৰ সৈতে জড়িত ব্যৱসায়ৰ প্ৰশিক্ষণৰ বাবে 150+ মহিলাক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। বৰপেটাত এই দিৱস উপলক্ষে জিলা মীন বিভাগৰ কাৰ্যালয়ত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে মীন বিভাগৰ বিষয়াসকলে জিলাখনৰ মীনপালকসকলৰ সৈতে মত বিনিময়ত অংশ লৈ তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। ইয়াৰ লগতে অনুষ্ঠানত মীনপালক নূৰ ইছলামক মীন বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি দুপৰীয়া ডিফুত উপস্থিত হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ সতীৰ্থসকলে ৰাজ্যপালগৰাকীক ডিফু ৰেল ষ্টেচনত আদৰণি জনায়। প্ৰথমবাৰৰ বাবে পাহাৰীয়া জিলাখন ভ্ৰমণলৈ যোৱা শ্ৰী আচাৰ্যই ডিফুৰ পৰা পোনে পোনে গৈ তাৰালাংছত এটা গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয়। তেওঁ তাৰালাংছুৰ কাজিৰ ৰংহাংপি অতিথিশালাত কাৰ্বি আংলঙৰ সমাজসেৱী, বিশিষ্ট ব্যক্তি আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিতসকলৰ সৈতে মত বিনিময় কৰে। সন্ধিয়াৰ ভাগত তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিভাগীয় মুৰববী বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। কাইলৈ ৰাজ্যপালগৰাকীয়ে ডিফু চহৰৰ পৰা 25 কিলোমিটাৰ নিলগৰ লংনিত, মহংনিজোৱা আৰু মাঞ্জাত জল জীৱন মিছন আৰু অন্যান্য উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ ল'ব। কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলন প্ৰভাৱিত অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ডৰ বাবে 1066 কোটিৰো অধিক টকা মোকলাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অসমৰ বাবে 375 কোটি, মণিপুৰৰ বাবে 29 কোটি, মেঘালয়ৰ বাবে 30 কোটি, মিজোৰামৰ বাবে 22 কোটি, কেৰালাৰ বাবে 153 কোটি আৰু উত্তৰাখণ্ডৰ বাবে 455 কোটিৰো অধিক টকাত অনুমোদন জনোৱা হৈছে। এই ৰাজ্যকেইখন দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং বদৰপুৰ অংশৰ মোপা আৰু দিহাকো ষ্টেচনৰ মাজত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ বাবে সকলো প্ৰচেষ্টা চলাই থকা হৈছে। অঞ্চলটোত এক্সকেভেটৰ আৰু জে চি বিৰ ব্যৱহাৰেৰে শিল আৰু মাটি আঁতৰোৱাৰ কাম কৰি থকা হৈছে। ভূমিস্খলনৰ ফলত 13 জুলাইলৈ কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাত বৰাক উপত্যকাৰ যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত আজি অনিশ্চয়তাৰ মাজতে শিলচৰ ষ্টেচনৰ পৰা দিনৰ 12 বজাত গুৱাহাটী অভিমুখী এখন বিশেষ ৰেল চলাচল কৰোৱা হয়। উত্তৰ পূব সীমান্ত ৰেলৱে গুৱাহাটী আৰু আগৰতলাৰ মাজতো এনে বিশেষ ৰেল চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। তদুপৰি কাঞ্চনজংঘা এক্সপ্ৰেছৰ লগতে কাইলৈ পুনৰ শিলচৰ গুৱাহাটী শিলচৰ পথত বিশেষ ৰেল চলাচল কৰোৱা হ'ব বুলি ৰেল বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। যোৰহাট জিলা আৰক্ষীয়ে 2জনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে। অসম চিকিৎসা পৰিষদৰ বিষয়া ডঃ অভিজিত নেওগৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কালি অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰিছিল। আজি অমৰজ্যোতি নাথ নামৰ আন এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। বিগত 15 বছৰ ধৰি ধৃত ভুৱা চিকিৎসকদ্বয়ে প্ৰয়োজনীয় অৰ্হতা আৰু পঞ্জীয়ন নথকাকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে 2জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। একেদৰে কলিয়াবৰৰ চিকনি চাহ বাগিচাৰ পৰা জখলাবন্ধ আৰক্ষীয়ে পংকজ দাস নামৰ আন এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ফাৰ্মাচিষ্ট পংকজ দাসে 2013 চনৰ পৰা ভুৱা চিকিৎসক হিচাপে সেৱা আগবঢ়োৱাৰ অভিযোগ উঠিছিল। জখলাবন্ধ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি পংকজ দাসক জেল হাজোতলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনা মৰ্মে শিৱসাগৰ জিলা প্ৰশাসনে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে জিলা স্তৰৰ আবেদনৰ আহ্বান জনাইছে। জিলাখনৰ 18 বছৰ অনুৰ্ধ শিশু অথবা কিশোৰসকলে এই পুৰস্কাৰৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰা হৈছে। জিলা স্তৰত বিভিন্ন শিতান যেনে উদ্ভাৱন, বিদ্যায়তনিক কৃতিত্ব, সমাজসেৱা, কলা সংস্কৃতি, সাহসিকতা অথবা ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কিশোৰসকলে এই পুৰস্কাৰৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। যোগ্য প্ৰাৰ্থীসকলে awards.gov.in পৰ্টেলযোগে আবেদন কৰিব পাৰিব। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।
ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সহযোগত ধুবুৰী জিলাত দুটা পৰ্যায়ত আয়োজন কৰা নাবিক প্ৰশিক্ষণৰ আজি সামৰণি পৰে। 15 দিনীয়া এই প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ত 160 জন ইঞ্জিন চালক আৰু খালাচীক প্ৰশিক্ষণ দিয়া হয়। একেদৰে দ্বিতীয় পৰ্যায়ত 184 জন ইঞ্জিন চালক আৰু খালাচীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নাবিক প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক জয়ন্ত গগৈ আৰু সহকাৰী অধীক্ষক ৰঞ্জিত কুমাৰ দত্তৰ উপস্থিতিত নৌ সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াসকলে প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে ধুবুৰীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত মুঠ 5টা ঘাট থকাৰ উপৰি গাঁও পঞ্চায়ত আৰু জিলা পৰিষদত ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাক সামৰি 162টা ঘাট আছে। প্ৰশিক্ষণ কাৰ্যসূচীত এই ঘাটসমূহত চলাচল কৰা নাৱৰ মুঠ 344 জন ইঞ্জিন চালক আৰু খালাচীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়। শিৱসাগৰ জিলাত কালিৰে পৰা জলাতংক প্ৰতিৰোধী টীকাকৰণ অভিযান অব্যাহত আছে। জলাতংক ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন, পশু চিকিৎসা বিভাগ আৰু শিৱসাগৰ পৌৰসভাৰ যৌথ উদ্যোগত এই অভিযানৰ আয়োজন কৰা হৈছে। জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়েও এই অভিযানত সহযোগিতা আগবঢ়াইছে। লৰ্ডছত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী ক্ৰিকেট শৃংখলাৰ তৃতীয়খন টেষ্টত ঘৰুৱা দলটোৱে টছত জিকি বেট ধৰাৰ সিদ্ধান্ত লৈ প্ৰথম ইনিংছত ভোজন বিৰতিৰ পৰলৈকে 2টা উইকেটৰ বিনিময়ত 83 ৰাণ সংগ্ৰহ কৰে। জেক ক্ৰলিয়ে 18 ৰাণ আৰু বেন ডাকেটে 23 ৰাণ কৰি আউট হয়। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে 2টা উইকেট দখল কৰিছে। ভোজন বিৰতিৰ পাছত খেল পুনৰ আৰম্ভ হৈছে। ইংলেণ্ডে বাতৰি যুগুতোৱাৰ পৰলৈকে নতুনকৈ উইকেট নেহেৰুৱাকৈ 93 ৰাণ সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে এণ্ডাৰছন টেণ্ডুলকাৰ শৃংখলাত ভাৰত আৰু ইংলেণ্ডে উভয়ে এখনকৈ টেষ্ট মেচত জয়লাভ কৰিছে। উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত অসম আৰ্চাৰী সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত আজিৰে পৰা 10 দিনীয়াকৈ বৰবৰুৱা চাহ বাগিচা পূজা খেলপথাৰত গ্ৰীষ্মকালীন আৰ্চাৰী প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই আনুষ্ঠানিকভাৱে মুকলি কৰা এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ 100 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। অসমীয়া ভাষাক লৈ কেতিয়াও আপোচ কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অহা বছৰৰ জানুৱাৰীলৈ 80খন নতুন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় উদ্বোধন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাই জিলাই ডায়েৰিয়া প্ৰতিৰোধ অভিযান। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় মীনপালক দিৱস পালন। আৰু লৰ্ডছত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ তৃতীয়খন টেষ্টত ঘৰুৱা দলটোৰ প্ৰথম ইনিংছত 2 উইকেটত 93 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।